পৰম গীত তিনি অধ্যায়। কন্যাৰ সপোন। ৰাতি মোৰ শয্যাত মোৰ প্ৰাণৰ প্ৰিয়তমক মই বিচাৰিলোঁ। মই তেওঁক বিচাৰিলোঁ কিন্তু নাপালোঁ। মই ভাবিলোঁ মই এতিয়া উঠি নগৰখনৰ মাজত ঘূৰি ফুৰিম, ৰাস্তাই ৰাস্তাই চকবোৰত ঘূৰি ফুৰিম, তাত মই মোৰ প্ৰাণৰ প্ৰিয়তমক বিচাৰিম। মই তেওঁক বিচাৰিলোঁ কিন্তু নাপালোঁ। পহৰীবোৰে নগৰ ঘূৰি ফুৰি পহৰা দিয়া সময়ত মোক দেখা পালে। মই তেওঁলোকক সুধিলোঁ, আপোনালোকে মোৰ প্ৰাণৰ প্ৰিয়তমক দেখিছিল নে? তেওঁলোকে পাৰ হৈ আগুৱাই যাওঁতেই মই মোৰ প্ৰাণৰ প্ৰিয়তমক দেখা পালোঁ। তেওঁক ধৰি মোৰ মাতৃৰ ঘৰলৈ লৈ নহালৈকে মই তেওঁক এৰি নিদিলোঁ। যিগৰাকীয়ে মোক গৰ্ভত ধাৰণ কৰিছিল, মই তেওঁৰেই শুৱনি কোঠালীলৈ প্ৰিয়তমক লৈ আনিলোঁ। ৰমণীসকলৰ প্ৰতি উক্তি। সেই জিৰচালেমৰ যুৱতীসকল, কৃষ্ণহাৰ আৰু পথাৰৰ হৰিণীবোৰৰ নামেৰে মোৰ ওচৰত প্ৰতিশ্ৰুতি দিয়া, আমাৰ প্ৰেমৰ সময় শেষ নোহোৱালৈকে তোমালোকে আমাৰ ভালপোৱাত বিঘিনি নিদিবা। বিবাহৰ বাবে চলোমনৰ আগমন। মৰুভূমিৰ পৰা ধোঁৱাৰ স্তম্ভৰ দৰে সেইগৰাকী কোন আহিছে? তেওঁ ব্যৱসায়ীৰ সকলো ধৰণৰ মচলা গুড়িৰ গন্ধ লৈ গন্ধৰস আৰু সুগন্ধি ধূপৰ সুবাসেৰে এক ধোঁৱাৰ স্তম্ভৰ দৰে আহিছে। চোৱা, সৌৱা চলোমনৰ দোলা, ষাঠিজন বীৰ যোদ্ধাই সেই দোলাক ঘেৰি ৰাখিছে। তেওঁলোকে ইজৰাইলৰ শক্তিশালী সৈন্য। তেওঁলোক সকলোৱে লগত আছে তৰোৱাল। যুদ্ধত তেওঁলোক সুদক্ষ। তৰোৱাল কঁকালত বান্ধি লৈ তেওঁলোক প্ৰতিজন প্ৰস্তুত আছে ৰাতিৰ বিপদৰ কাৰণে। ৰজা চলোমনে লিবানুনৰ কাঠেৰে নিজৰ বাবে এটি দোলা নিৰ্মাণ কৰিলে। দোলাৰ খুঁটাবোৰ ৰূপেৰে, পিছৰ ভাগ সোণেৰে, আখনখন বেঙেনা বৰণীয়া কাপোৰেৰে তৈয়াৰী। জিৰচালেমৰ ৰমণীসকলৰ প্ৰেমেৰে তাৰ ভিতৰ অংশ খচিত আৰু শোভিত কৰা হ'ল। হে চিয়োনৰ যুৱতীসকল, তোমালোক বাহিৰলৈ ওলাই আহা। চোৱা, ৰজা চলোমনে মুকুট পিন্ধি আছে। তেওঁ বিবাহৰ দিনা, তেওঁৰ সেই মনৰ আনন্দৰ দিনা তেওঁৰ মাকে তেওঁক মুকুট পিন্ধাই দিছে।